আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি থকাৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মাজৰ বহুতো শ্ৰোতাই আমাক চিঠিৰ যোগেদিও উৎসাহ উদ্দীপনা যোগাই আহিছে। চিঠি লিখাৰ কষ্টকণ কৰাৰ বাবে সেই শ্ৰোতাসকললৈ আমি ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠান শুনি আপোনালোক বহুতেই উপকৃত হোৱা বুলি লিখিছে, সেই কথাত আমি নথৈ আনন্দিত হৈছোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? আপুনি কিজানি ভাবিছে সদায়নো কিয় চিঠি লিখাৰ কথা কৈ থাকে? কিন্তু আমি যে নকৈ থাকিব নোৱাৰোঁ। আপোনালোকৰ পৰা চিঠি পত্ৰ যদি আমি নাপাওঁ, আমিনো কেনেকৈ গম পাম আমাৰ এই অনুষ্ঠান ৰাইজে শুনিছে বুলি? আৰু যদি কোনেও নুশুনেই, তেনেহ'লে আমিনো ইমান কষ্ট কৰোঁ কোন সতেৰে? আৰু আপোনালোকে যদি একো মতামত নজনায়, আমিনো কেনেকৈ জানিম এই অনুষ্ঠানটো ভালেই হৈছে নে বেয়াই হৈছে? গতিকে প্ৰিয় শ্ৰোতা, অনুগ্ৰহ কৰি এই ঠিকনাত দুষাৰিমান চিঠি লিখি পঠিয়াবচোন।
ভক্তি বচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তি বচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। সকলো গৌৰৱ প্ৰশংসা তুমিয়েই পাবৰ যোগ্য। এই বিশ্ব ব্ৰহ্মাণ্ডৰ তুমিয়েই গৰাকী। তোমাৰ আগত আমি অতি নগণ্য। আমাৰ একো নাই যাৰে আমি তোমাক সন্তুষ্ট কৰিব পাৰোঁ। তুমি পবিত্ৰ, আমি অপবিত্ৰ। কিন্তু প্ৰভু, তোমাক অশেষ ধন্যবাদ, কিয়নো আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালা। আজি তেওঁত বিশ্বাস কৰি আমি সাহেৰে সৈতে তোমাৰ অনুগ্ৰহৰ সিংহাসনৰ আগলৈ আহিব পৰা হৈছোঁ, তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। এতিয়া প্ৰভু, আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তুমি আমাক শিকোৱা, বুজোৱা, আমাক বিশেষভাৱে কথা কোৱা, আমাৰ আগত নিজকে প্ৰকাশ কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোকৰ জীৱন আশীৰ্বাদপূৰ্ণ কৰি তোলা, তেওঁলোকৰ হৃদয় সৰগীয় শান্তি আনন্দেৰে উপচাই দিয়া, তেওঁলোকৰ জীৱন সফল কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা জীৱিত প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ 10 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু এই 10 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজি আমি 5 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আমি ইতিমধ্যে পালোঁ যে 6 নম্বৰ তুৰি বজোৱাৰ পাছত পৃথিৱীত কেইটামান উৎপাত অৰ্থাৎ ক্লেশ বা সন্তাপ হ'ল আৰু তাৰ পাছত অলপ বিৰতি হ'ল আৰু তেতিয়া স্বৰ্গৰ পৰা এজন বলৱান দূত নামি আহিল পৃথিৱীলৈ। সেই দূতজন পৃথিৱীলৈ নামি আহি এখন ভৰি থলে সমুদ্ৰত আৰু আনখন ভৰি থলে স্থলত, আৰু 7টা মেঘ গৰ্জন হ'ল। আমি উল্লেখ কৰিছিলোঁ যে সেই বলৱান দূতজন প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতিনিধি। তেওঁ পৃথিৱীলৈ আহি জল স্থল সকলো প্ৰভু যীশুৰ বুলি দাবী কৰি ল'লে আৰু ঈশ্বৰে 7টা মেঘগৰ্জনৰ দ্বাৰা সেই কাৰ্যত সমৰ্থন জনালে। সেই স্বৰ্গদূতৰ হাতত আছিল এখন সৰু পুথি। প্ৰভু যীশুৱে 7টা চাব খুলি দিয়াৰ পাছত মুকলি হৈ পৰা পুথিখন, আৰু সেই পুথিখন হৈছে পৃথিৱীৰ ওপৰত প্ৰভু যীশুৰ মালিকীস্বত্বৰ দলিল। এই পৃথিৱীৰ তেওঁই সৃষ্টিকৰ্তা, তেওঁই উদ্ধাৰকৰ্তাও, সেইবাবে এই পৃথিৱীৰ ওপৰত অধিকাৰো তেওঁৰেই। আজি আমি 5 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। আমি প্ৰকাশিত বাক্য 10 নম্বৰ অধ্যায়ৰ 5 নম্বৰ আৰু 6 নম্বৰ এই পদ দুটা পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, পাছে সমুদ্ৰ আৰু থলৰ ওপৰত থিয় হোৱা যি দূত দেখিলোঁ, তেওঁ আকাশলৈ নিজৰ সোঁহাত দাঙি আকাশমণ্ডল আৰু তাত যি যি আছে, পৃথিৱী আৰু তাত যি যি আছে, সাগৰ আৰু তাতো যি যি আছে, সেই সকলোৰে সৃষ্টিকৰ্তা সদা সৰ্বদাই জীয়াই থকা যিজনা তেওঁৰ নাম লৈ শপত খালে যে পলম আৰু নহ'ব। এই স্বৰ্গদূতজন খ্ৰীষ্ট নহয়, এজন বিশেষ ক্ষমতাসম্পন্ন স্বৰ্গদূতহে, কাৰণ তেওঁ সৃষ্টিকৰ্তা ঈশ্বৰৰ নাম লৈ শপত খাইছে। তেওঁ আকাশলৈ তেওঁৰ সোঁহাত দাঙি শপত খালে। তেওঁ শপত খালে সৃষ্টিকৰ্তা ঈশ্বৰৰ নামেৰে, সকলোৰে সৃষ্টিকৰ্তা আৰু সদা সৰ্বদাই জীয়াই থকা জনাৰ নামেৰে। তেওঁ নিজে খ্ৰীষ্ট হোৱা হ'লে এনেদৰে শপত নাখালেহেঁতেন। আমি ইব্ৰী পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত এনেদৰে পাইছিলোঁ, কিয়নো ঈশ্বৰে অব্ৰাহামলৈ প্ৰতিজ্ঞা কৰোঁতে শপত খাবলৈ নিজতকৈ মহান কোনো নথকাত নিজৰ নামেৰে শপত খাই ক'লে, ঈশ্বৰে আন একোৰ নামেৰে শপত খাব নোৱাৰে, কাৰণ ঈশ্বৰতকৈ উচ্চ আসন বিশিষ্ট আৰু কোনো নাই। স্বৰ্গদূতজনে নিজৰ নামেৰে শপত খোৱা নাই, কাৰণ তেওঁৰ ওপৰত ঈশ্বৰ আছে আৰু তেওঁ নিজে ঈশ্বৰ নহয়, তেওঁ যীশুখ্ৰীষ্ট নহয়। প্ৰভু যীশুখ্ৰীষ্টই হৈছে চিৰস্থায়ী ঈশ্বৰ। আমি যোহনে লিখা শুভবাৰ্তাৰ 1 অধ্যায়ৰ 1 আৰু 2 পদত এনেদৰে পাওঁ, আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰে সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ। তেওঁ আদিতে ঈশ্বৰে সৈতে আছিল, আৰু আমি জানো যে এই বাক্যই হৈছে প্ৰভু যীশুখ্ৰীষ্ট। প্ৰভু যীশুখ্ৰীষ্ট হৈছে ঈশ্বৰৰ বাক্যৰ জীৱন্ত ৰূপ। প্ৰভু যীশুখ্ৰীষ্টই হৈছে সৃষ্টিকৰ্তা। যোহনে লিখা শুভবাৰ্তাৰেই আমি 1 অধ্যায়ৰ 3 নম্বৰ পদত এনেদৰে পাওঁ, তেওঁৰ দ্বাৰাই সকলোৱেই হ'ল, আৰু যি হ'ল সেইবোৰৰ এটাও তেওঁৰ বিনে নহ'ল। আকৌ কলচীয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ 16 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য যি আছে, সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই সৃজা হ'ল। সেই স্বৰ্গদূতজন স্বৰ্গৰ পৰা নামি আহিছিল যীশুখ্ৰীষ্টৰ প্ৰতিনিধি হিচাপে, আৰু তেওঁ খ্ৰীষ্টৰ নামত শপত খাইছিল। স্বৰ্গদূতজনে ক'লে, পলম আৰু নহ'ব। তাৰ মানে বাৰু কি? আচলতে এয়া হৈছে সেই সময়ত পৃথিৱীত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি ঈশ্বৰৰ বিশেষ ঘোষণা। পৃথিৱীত মহাক্লেশ ঘটাৰ আগে আগে খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব যদিও, সেই মহাক্লেশৰ সময়ত পৃথিৱীৰ বহুতো মানুহে খ্ৰীষ্টক বিশ্বাস কৰিব। সেই মানুহবোৰৰ প্ৰতি ঈশ্বৰে ঘোষণা কৰি দিছে যে বেছি পলম আৰু নহ'ব। পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সময় সমাগত। সেই মহাক্লেশৰ দিন বেছি দীঘলীয়া নহ'ব বুলি প্ৰভু যীশুৱে মুঠি লিখা শুভবাৰ্তা 24:20 আগতেই উল্লেখ কৰি গৈছে। স্বৰ্গদূতজনে বিশ্বাসীসকলক জনাইছে, চিন্তা নকৰিবা, এই মহাক্লেশৰ দিন আৰু বেছিদিন নাথাকে, প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'বলৈ আৰু বেছি পলম নহয়। সেই বিশ্বাসীসকলক ইতিমধ্যেই কপালত মোহৰ মাৰি দিয়া হ'ব বাবে সেই মহাক্লেশৰ মাজেদি তেওঁলোক নিৰাপদে পাৰ হ'ব পাৰিব। আকৌ প্ৰকাশিত বাক্য 6 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত আমি পাইছিলোঁ, সাধুসকলে প্ৰাৰ্থনা জনাইছিল তেওঁলোকক বধ কৰা লোকসকলে শাস্তি কেতিয়া পাব বুলি। তেওঁলোকৰ প্ৰাৰ্থনাৰ এয়া যেন উত্তৰ। আকৌ আমি প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাত এনেদৰে সদায় কওঁ, তোমাৰ ৰাজ্য হওক, সেই প্ৰাৰ্থনাৰো যেন এয়াই উত্তৰ। এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব, আৰু সেই আগমনলৈ বেছিদিন নাই বুলি ইয়াত স্বৰ্গদূতে ঘোষণা কৰি দিছে। 7 নম্বৰ পদটো পঢ়িছোঁ, কিন্তু সপ্তম দূতে যি সময়ত তুৰি বজাবলৈ উদ্যত হ'ব, সেই ধ্বনিৰ সময়ত ঈশ্বৰৰ নিগূঢ় তত্ত্ব তেওঁৰ দাস যি ভাৱবাদীসকল তেওঁবিলাকক দিয়া সুসংবাদ অনুসাৰে সিদ্ধ হ'ব। এই সকলোখিনি ঘটিব সপ্তম দূতজনে তুৰি বজাবলৈ উদ্যত হওঁতে। অৰ্থাৎ এই 7 নম্বৰ তুৰিধ্বনিটোৱে আমাক মহাক্লেশৰ সামৰণিলৈ লৈ যায়, আৰু এই সময়তে ঈশ্বৰৰ নিগূঢ় তত্ত্বৰ কথাবোৰ পৰিষ্কাৰ হৈ পৰিব। সেই নিগূঢ় তত্ত্ব সম্পূৰ্ণৰূপে আমি তেতিয়াহে বুজি পাম। আমাৰ আগত ইতিমধ্যে ঈশ্বৰে বহু কথা প্ৰকাশ কৰিছে, কিন্তু তেওঁৰ নিগূঢ় তত্ত্ব সম্পূৰ্ণৰূপে তেতিয়াহে প্ৰকাশ পাই উঠিব। ইছৰাইল জাতি সুধ বিচাৰ, দুখ ক্লেশ, অন্যায় অবিচাৰ, ঈশ্বৰৰ নীৰৱতা, আহিবলগীয়া ঈশ্বৰৰ ৰাজ্য ইত্যাদি ইত্যাদি নিগূঢ় তত্ত্ববোৰ আছে। প্ৰশ্ন উঠে, ঈশ্বৰে মন্দতা কিয় চলি থাকিবলৈ দিলে, আৰু ইমান দিন ধৰি মন্দতা জগতত কিয় থাকিবলৈ দিলে? এই বিষয়ে মানুহে নানা ধৰণৰ উত্তৰ দিয়ে, যুক্তি দিয়ে, কিন্তু ঈশ্বৰে তেওঁৰ উত্তৰটো এতিয়াও দিয়া নাই, কিন্তু এদিন দিব। বহুতো প্ৰশ্নৰ উত্তৰ আমি নাজানো, বহুতো কথা আমি বুজি নাপাওঁ। সকলো প্ৰশ্নৰ উত্তৰ জনা মানুহ দেখিলে আমি সন্দেহে কৰোঁ, কাৰণ বহুতো কথাৰ উত্তৰ ঈশ্বৰে আমাক আজিও জনাই দিয়া নাই। আমি ইয়াত এই কথা বুজি পালোঁ যে কিছুমান কথা ঈশ্বৰে আমাক এতিয়াও জানিবলৈ দিয়া নাই, কোনো মানুহকেই জনোৱা নাই, কিন্তু এদিন তেওঁৰ নিগূঢ় তত্ত্ববোৰ প্ৰকাশ কৰি দিব। আমি তেওঁৰ আগলৈ যেতিয়া যাম, তেতিয়াহে আমি এতিয়া বুজি নোপোৱা বহুতো কথা বুজি পাম। প্ৰিয় শ্ৰোতা, যদিও আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ আমি নাজানো, কিন্তু সেই উত্তৰবোৰ যিগৰাকী ব্যক্তিয়ে জানে তেওঁক হ'লে আমি জানো। আমি সকলো কথা বুজি নাপাব পাৰোঁ, কিন্তু সেইজনৰ হাতত ধৰি আমি আগবাঢ়ি যাব পাৰোঁ। আৰু তেওঁ কয়, বোপা, ভয় নকৰিবা, সকলো ঠিকে থাকে হ'ব। সেইজনৰ ব্যক্তি কোন জানেনে বাৰু? তেওঁই প্ৰভু যীশুখ্ৰীষ্ট। এতিয়া 8 নম্বৰ পদটো পাঠ কৰি দিম, তেতিয়া মই শুনা সেই আকাশীবাণীয়ে মোৰে সৈতে আকৌ কথা হৈ ক'লে, সমুদ্ৰ আৰু থলৰ ওপৰত থিয় হৈ থকা সেই দূতৰ হাতত যি মেলা পুথিৰ নুৰা আছে, তুমি গৈ তাক লোৱা। প্ৰকাশিত বাক্যত লিখা থকা কথাবোৰৰ নিয়ন্ত্ৰণ কৰি থাকিব প্ৰভু যীশুখ্ৰীষ্টই। তেওঁৰ নিৰ্দেশনা মতে সকলোবোৰ ঘটনা ঘটি থাকিব। সম্পূৰ্ণ কৰ্তৃত্ব তেওঁৰ এই হাতত। প্ৰকাশিত বাক্যই আমাৰ মহান প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱ মহিমা প্ৰকাশ কৰে। তেওঁ এই গোটেই পৃথিৱীৰ বিচাৰকৰ্তা আৰু পিতৃ ঈশ্বৰে তেওঁক সকলোতকৈ উচ্চ আসন দিয়া আমি ইয়াত দেখিবলৈ পাওঁ। জোহন আত্মাত স্বৰ্গত আছিল আৰু এতিয়া তেওঁ আত্মাত পৃথিৱীলৈ নামি আহিছে, কাৰণ যিখন পুথি আগতে প্ৰভু যীশুৰ হাতত আছিল এতিয়া জোহনক সেইখন ল'বলৈ দিয়া হৈছে। 9 আৰু 10 নম্বৰ পদ দুটা পাঠ কৰি দিম। তাতে মই সেই দূতৰ ওচৰলৈ গৈ তেওঁক ক'লো, সৰু পুথিৰ নুৰাটো মোক দিয়া। তেতিয়া তেওঁ মোক ক'লে, লোৱা, ইয়াক খাই পেলোৱা। ই তোমাৰ পেটত তিতা হ'ব, কিন্তু মুখত মৌৰ দৰে সোৱাদ লাগিব। তেতিয়া মই দূতৰ হাতৰ পৰা সেই সৰু পুথিৰ নুৰাটোলৈ তাক খালোঁ। সেয়ে মোৰ মুখত মৌৰ নিচিনা সোৱাদ লাগিছিল, কিন্তু তাক খালত মোৰ পেট তিতা হ'ল। আমাৰ আগত প্ৰকাশ পাই থকা এই সুন্দৰ আকৰ্ষণীয় নাটকখনৰ জোহনো অংশীদাৰ হৈছে। তেওঁক এটা আচৰিত কাম কৰিবলৈ কোৱা হৈছে আৰু সেই কামটোৰ এটা বিশেষ অৰ্থ আছে। তেওঁ স্বৰ্গদূতৰ কথামতে সেই পুথিখন খাইছে আৰু ফলত তেওঁ তিতাও পাইছে, মিঠাও পাইছে। পুথিখন খোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ বাক্য বিশ্বাসেৰে গ্ৰহণ কৰা। ঈশ্বৰৰ বাক্যই আমাক এইবুলিয়েই বুজায়, কাৰণ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত আমি এনেদৰে পঢ়িছিলোঁ, মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হ'ল, কিয়নো সেই বাহিনীবিলাকৰ ঈশ্বৰ যীহোৱা মই তোমাৰ নামেৰে প্ৰখ্যাত। অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰি লোৱাটোকেই খোৱা বুলি বুজোৱা হৈছে। আকৌ জিহিস্কেল ভাৱবাদীৰ ক্ষেত্ৰতো আমি একে কথাই দেখোঁ। পাছে তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, তোমাৰ আগত যি আছে তাক খোৱা। এই নুৰিওৱা পুথিখন খাই পেলাই গৈ ইছৰাইলৰ বংশক কথা কোৱা। তাতে মই মুখ মেলিলত তেওঁ মোক সেই পুথিখন খুৱাই দিলে। তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি তাৰে তোমাৰ উদৰ পূৰ কৰা। তাতে মই তাক খোৱাত সেয়ে মোৰ মুখত মৌজোলৰ নিচিনা মিঠা লাগিল। জিহিস্কেল 3 নম্বৰ অধ্যায় 1-3 নম্বৰ পদ। জিহিস্কেলে সেই বাক্য খাইছিল আৰু পিঠাৰ নিচিনা লাগিছিল বুলি কৈছে। বিশ্বাসীসকলৰ বাবে ঈশ্বৰৰ বাক্য পিঠাৰ নিচিনাই। জোহনে খোৱা সেই পুথিখনৰ এটা অংশ আছিল সুধবিচাৰ আৰু দুখ ক্লেশ, মহাক্লেশ। কিন্তু সেই বাক্য মিঠাও আছিল, কাৰণ ভৱিষ্যতটো মধুৰ। ভৱিষ্যতে কি হ'বগৈ সেইটো জানিব পাৰিলে আমাৰ ভাল লাগে, মিঠা লাগে। কিন্তু তাৰ আগতে যে পৃথিৱীত দুখ হ'ব, মহাক্লেশ হ'ব, সেইটো জানিলে আমাৰ তিতা লাগে। জোহনে আগ্ৰহেৰে সেই বাক্য খালে আৰু প্ৰথমতে যেতিয়া পৃথিৱীলৈ আহিবলগীয়া ভয়ংকৰ সুধ বিচাৰ আদিৰ কথা গম পালে, তেতিয়া অন্তৰত খুব বেজাৰ পালে। মুখত মিঠা কিন্তু পেটত তিতা। প্ৰকাশিত বাক্য পুস্তকখনৰ কথাবোৰ বুজিব পৰাটো খুব ভাল লাগে, মিঠা লাগে। কিন্তু যেতিয়া আমি পৃথিৱীলৈ আহিবলগীয়া দুখ ক্লেশৰ কথা বুজি পাওঁ, তেতিয়া আমাৰ মনত নিশ্চয় বেজাৰ লাগে। খ্ৰীষ্টক ত্যাগ কৰা ঈশ্বৰ বিৰোধী জগতখনলৈ ঈশ্বৰৰ পৰা ক্ৰোধ আৰু দণ্ড নামি আহিব বুলি জানি আমি নিশ্চয় উল্লাস নকৰোঁ, আমাৰ বেয়া লাগে, তিতা লাগে। এই কথাখিনিৰ আন এটা ব্যাখ্যা আমি কৰিব পাৰোঁ। বহুতো মানুহে বাইবেলত থকা ভাৱবাণী পঢ়িব ধৰে অতি আগ্ৰহেৰে, প্ৰথমতে অতি উৎসাহ দেখুৱায়। কিন্তু যেতিয়া তেওঁলোকে দেখে যে সেই ভাৱবাণীবোৰৰ কথাবোৰ তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ, তেওঁলোকৰ জীৱনৰ বাবেও প্ৰযোজ্য, আৰু সেই ভাৱবাণীবোৰে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ পৰাও বাধ্যতা, আনুগত্য আদি দাবী কৰে, তেতিয়া তেওঁলোকে আকৰ্ষণ হেৰুৱাই পেলায় আৰু ভাৱবাণীবোৰ তেওঁলোকৰ কাৰণে তিতা বস্তু যেন হয়। বহুতো মানুহে কয়, মই প্ৰকাশিত বাক্য পুস্তকখনৰ কথা শুনিব নোখোজো, ভাৱবাণী মই ভাল নাপাওঁ, মোৰ ভয় লাগে। এৰা, মানুহক এই প্ৰকাশিত বাক্যই ভয় খুওৱাই উচিত। মানুহক ভয় খুৱাই সচেতন কৰি দিবলৈকে এই প্ৰকাশিত বাক্য পুস্তকখন লিখা হৈছিল, আৰু লগতে খ্ৰীষ্টীয় বিশ্বাসীসকলক উদগনি দিবলৈকো। এই প্ৰকাশিত বাক্য আমাৰ মুখত মিঠাই লাগে, কিন্তু আচলতে পেটত তিতা। বহুতো মানুহ আছে, তেওঁলোকে ভৱিষ্যতৰ কথা জানিবলৈ আগ্ৰহী কাৰণেই ভাৱবাণী পঢ়িবলৈ ভাল পায়। কিন্তু তেওঁলোকে খুব সোনকালেই বুজি পায় যে অতি গম্ভীৰভাৱে পবিত্ৰ জীৱন যাপন কৰিবলৈ আমাক ভাৱবাণীৰ বিচাৰপূৰ্ণ গভীৰ অধ্যয়নে যেনেকৈ উদগায় আৰু সুকীয়াই দিয়ে, ঈশ্বৰৰ বাক্যৰ আন ভাগত তাতকৈ বেছি সকিয়নি আমি নাপাওঁ। মানুহক এনেদৰে সচেতন কৰাই, পবিত্ৰ জীৱন যাপনৰ প্ৰতি অনুপ্ৰাণিত কৰাই আচলতে ভাৱবাণীবোৰৰ মুখ্য উদ্দেশ্য। ভাৱবাণী অধ্যয়ন কৰি অপবিত্ৰ জীৱন যাপন কৰি থকাটো অতি অস্বাভাৱিক কথা। আচলতে ঈশ্বৰৰ বাক্যক যিদৰে নিজৰ হৃদয় আৰু জীৱনত স্থান দিব লাগে, তেনেকৈ নিদিয়াৰ বাবেই ভাৱবাণীবোৰৰ আচৰিত আচৰিত বিকৃত ব্যাখ্যা মানুহে কৰে। কিন্তু কথাবোৰ ঈশ্বৰে যেনেকৈ জনাই দিছে তেনেকৈ বুজি লোৱাটোহে আমাৰ খ্ৰীষ্টীয় জীৱনৰ বাবে প্ৰয়োজনীয় কথা। মানুহে কেৱল ভৱিষ্যতৰ বিষয়ে জানিবলৈ আগ্ৰহ দেখুৱাই খ্ৰীষ্টীয় জীৱনৰ প্ৰতি আগ্ৰহ নেদেখুৱাটো দুৰ্ভাগ্যজনক কথা। এবাৰ এজন ডেকা পালকক আন এজন অভিজ্ঞ লোকে সুধিছিল, আপোনাৰ মণ্ডলী কেনে চলিছে? তেতিয়া সেই ডেকা পালকজনে উত্তৰ দিছিল, ডাঙৰীয়া, মই এটা আচৰিত কথা লক্ষ্য কৰিছোঁ। যেতিয়া মই প্ৰকাশিত বাক্যৰ পৰা শিক্ষা দিওঁ, তেতিয়া গীৰ্জাঘৰ একেবাৰে মানুহেৰে ভৰি পৰে। কিন্তু যেতিয়া ৰোমিয়া পুস্তকৰ পৰা শিক্ষা দিওঁ, তেতিয়া মানুহৰ সংখ্যা কমি যোৱা দেখোঁ। কথাটো বৰ আচৰিত লাগিছে। তেতিয়া সেই বয়সীয়া লোকজনে গহীনাই ক'লে, আপুনি লাহে লাহে এই কথাটো বুজি পাব যে বেছিভাগ মানুহে খ্ৰীষ্টাৰীৰ বিষয়েহে জানিবলৈ আগ্ৰহ দেখুৱায়, খ্ৰীষ্টৰ বিষয়ে নহয়। এই কথাটো আচৰিত হ'লেও সঁচা। মানুহে ভৱিষ্যতৰ কথা জানিব বিচাৰে, খ্ৰীষ্টাৰীনো কেনেকুৱা হ'ব বা কোন হ'ব জানিব খোজে, ছয়তাননো কেনেকুৱা জানিব বিচাৰে, কিন্তু খ্ৰীষ্টৰ শিক্ষা শুনিবলৈ বেছি আগ্ৰহ নেদেখুৱায়। কাৰণ খ্ৰীষ্টৰ শিক্ষালৈ মন দিয়া মানেই পবিত্ৰ বাধ্যতাপূৰ্ণ জীৱন কটাব লাগে। 11 নম্বৰ পদ পঢ়ি দিছোঁ। পাছে মোক কোৱা হ'ল, তুমি অনেক লোকৰ, অনেক জাতিৰ, অনেক ভাষাৰ লোকৰ আৰু অনেক ৰজাৰ বিষয়ে আকৌ ভাবুকটি প্ৰচাৰ কৰিব লাগিব। আমি এই কথা অতি ভালদৰে বুজি পাওঁ যে জোহনৰ মনত এই কথাটো অতি পৰিষ্কাৰ আছিল যে সকলো জাতি, ভাষা, বৰ্ণ, গোষ্ঠীৰ লোকেই ঈশ্বৰৰ বাক্য শুনিব লাগে। সকলো মানুহেই ঈশ্বৰৰ বাক্য শুনাৰ প্ৰয়োজন আছে, কাৰণ ঈশ্বৰৰ সুধ বিচাৰ আৰু ক্ৰোধ অভিশাপ যে আহি আছে, সেই বিষয়ে সকলো মানুহকেই সাৱধান কৰি দিয়াৰ প্ৰয়োজন আছে। মানুহে যেতিয়া সেই মহাক্লেশৰ দিনত প্ৰৱেশ কৰিব, তেতিয়া নিজেই লাহে লাহে বুজি পাব যে সেয়া খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন নহয়, আচলতে তেওঁলোকে নৰকত প্ৰৱেশ কৰা যেনেই পাব। আৰু এই কথাখিনিয়েই জোহনক মনত দুখ দিছিল। সেইকাৰণেই এই সৰু পুথিখন জোহনৰ পেটত তিতা লাগিছিল। তেওঁ খ্ৰীষ্টৰ আগমনৰ আগে আগে এনেদৰে বহুতৰ বিৰুদ্ধে ভাৱবাণী কৰিব লগা হৈছিল, আৰু ইয়াৰ পাছতো বহুতো ভাৱবাণী কৰিব লগা আছিল। আমি প্ৰকাশিত বাক্য পুস্তকখনৰ আধাই পোৱাহি নাই। বিভিন্ন দেশ, জাতি, ভাষা, বৰ্ণ আদিৰ আগত যি বাক্য তেওঁ কৰিব লগা হৈছিল, সেই বাক্য তেওঁলোকৰ বিৰুদ্ধেই বুলি ক'ব পাৰি, কাৰণ সেই বাক্যই আহিবলগীয়া ঈশ্বৰৰ ক্ৰোধ অভিশাপৰ কথাই ঘোষণা কৰে। প্ৰিয় শ্ৰোতা, ভাৱবাণী অধ্যয়নে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। হয় আপুনি খ্ৰীষ্টৰ অধিক ওচৰ চাপি আহিব, নহ'লে আপুনি তেওঁৰ পৰা আঁতৰি যাব। আপুনি একে অৱস্থাতে কেতিয়াও থাকিব নোৱাৰে। আপুনি বাৰু নিজকে খ্ৰীষ্টৰ অধিক ওচৰ চাপি যোৱা বুলি ভাবেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
জগত প্ৰেম কৰি ঈশ্বৰে পুত্ৰ যীশুকে দান কৰিলে, তেওঁত বিশ্বাস কৰাজন যাতে যায় অনন্ত জীৱনলে,
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তেওঁ অনন্ত জীৱন পায়, মৃত্যুৰ পৰা জীৱনলৈ যায়, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয়, পায় জীৱন। কি অমূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ। জীৱন দিওঁতা আহাৰ তেওঁৱে, যিজন তেওঁৰ কাষলে আহে তেওঁৰ কেতিয়াও ভোক নালাগে, আত্মিক পিয়াহো তেওঁ দূৰ কৰে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয়, পায় জীৱন। কি অমূল্য দান আজি ধন্যবাদেৰে। জগতৰ প্ৰতিজন লোককে মাতি আছে তেওঁ মৰমেৰে, যীশুৰ সেই আহ্বানলে সঁহাৰি দিয়াৰ সময়ে, তেওঁক বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয়, পায় জীৱন। কি অমূল্য দান আজি ধন্যবাদেৰে। জগতত প্ৰেম কৰি ঈশ্বৰে পুত্ৰ যীশুকেই দান কৰিলে, তেওঁত বিশ্বাস কৰাজন যাতে যায় অনন্ত জীৱনলে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট